আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ভাৰত ৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ পুণ্যতিথি আজি ৰাজ্যজুৰি লোক কল্যাণ দিৱস হিচাপে পালন কৰা হৈছে। 2022 বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত এই দিনটো লোক কল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰা হয়। ইয়াৰ লগতে ভালেসংখ্যক বিষয়লৈ প্ৰশাসন ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৰ্মশ্ৰী বঁটাও আগবঢ়োৱা হয়। চলিত বছৰত 69গৰাকী কৰ্মচাৰী লৈ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা বঁটাসমূহ আগবঢ়োৱা হয়। ৰাজ্যিক পৰ্যায়ত অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগৰ দলপতি অংকুৰ নাৰায়ণ দাস, মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ মাল্টিটাস্কিং টাস্ক বীৰ বাহাদুৰ ৰায়, ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ জ্যেষ্ঠ সহায়ক চিন্ময় বৰা, বিত্ত বিভাগৰ সহকাৰী শাখা বিষয়া দীপজ্যোতি বনিয়াকে ধৰি 10গৰাকী কৰ্মচাৰীলৈ ৰাজ্যিক পৰ্যায়ৰ লোকসেৱা বঁটা আগবঢ়োৱা হৈছে। একেদৰে 79গৰাকী কৰ্মচাৰীলৈ জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ আগবঢ়োৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত লোক কল্যাণ দিৱসৰ অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বঁটাসমূহ প্ৰদান কৰে। ভাষণ প্ৰসংগত শ্ৰীদাসে অসমক ভাৰতৰ মূল খণ্ডৰ পৰা বিচ্ছিন্ন নোহোৱাকৈ ৰাখিবলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে অহোপুৰুষাৰ্থ কৰিছিল বুলি মন্তব্য কৰে। তেওঁ প্ৰয়াত বৰদলৈ অসমৰ ৰাজনৈতিক আৰু আধুনিক সমাজ ব্যৱস্থাৰ খনিকৰ স্বৰূপ আছিল বুলি ভাষণত উল্লেখ কৰে। ৰাজ্য স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে আজি যোৰহাট জিলাৰ বাহগুৰি চগুৰি এলেকাৰ জলসিঞ্চন প্ৰকল্পটো পৰিদৰ্শন কৰে। তেওঁ লগতে ন বৰাচুক আদৰ্শ চিকিৎসালয় ৰাইজৰ নামৰ উৎসৰ্গা কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয় যে চিকিৎসালয়ৰ লগত ৰাইজ সম্পৃক্ত হৈ থাকিব লাগিব। চৰকাৰী চিকিৎসালয়ৰ প্ৰতি ৰাইজৰ নতুন আশা সৃষ্টি হৈছে বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী, যুটীয়া সেৱা সঞ্চালক মাখন শইকীয়া প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পাছত মন্ত্ৰীগৰাকীয়ে মৰিয়নীত চিৰাখাতি প্ৰবাহিত জলসিঞ্চন আঁচনিৰ নলা নিৰ্মাণ আৰু উন্নীতকৰণৰ কামৰ আধাৰশিলা স্থাপন কৰে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি কলিয়াবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত কলিয়াবৰ সংমণ্ডলৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াবৰ্গৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত বিভাগটোৰ সৈতে জড়িত বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰা হয়। বৈঠকত কলিয়াবৰৰ সমজিলা আয়ুক্ত ৰাজবৰুৱা, বিভাগীয় বিষয়া অভিযন্তা আৰু সমজিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে। চৰাইদেউ জিলাৰ অন্যতম পুৰণি উচ্চ শিক্ষানুষ্ঠান সোণাৰী মহাবিদ্যালয়ৰ স্বৰ্ণসংখ্যক প্ৰতিষ্ঠা দিৱস আজি উলহ মালহেৰে পালন কৰা হয়। 1970 চনত প্ৰতিষ্ঠা কৰা মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠান, কুইজ প্ৰতিযোগিতাৰ লগতে গৱেষণা, বিদ্যায়তনিক আৰু সৃজনীমূলক ক্ষেত্ৰৰ বাৰ্ষিক আলোচনী আধাৰৰ উন্মোচন কৰা হয়। অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ, প্ৰাক্তন সাংসদ তথা অসম ঔদ্যোগিক নিগমৰ অধ্যক্ষ তপন কুমাৰ গগৈয়ে অংশগ্ৰহণ কৰে। শ্ৰীগগৈয়ে নৱপ্ৰজন্মক অতীতৰ গৌৰৱ অক্ষুণ্ণ ৰাখি ভৱিষ্যতৰ দিশত দায়বদ্ধতাৰে খোজ দিবলৈ আহ্বান জনায়। যোৰহাট জিলাত ক্ৰীড়াৰ পৰিৱেশ উন্নত কৰিবলৈ যোৰহাট জিলা ক্ৰীড়া সন্থাই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। নৱপ্ৰজন্মক ক্ৰীড়াৰ ক্ষেত্ৰত উৎসাহিত কৰিবলৈ জিলা ক্ৰীড়া সন্থাই আজি এ ডিভিজন ফুটবল লীগত অংশগ্ৰহণ কৰা জিলাখনৰ 10টা দলক ফুটবল প্ৰদান কৰে। ইয়াৰ লগতে জিলাখনৰ 10টা উপ ক্ৰীড়া সন্থাকো ফুটবল প্ৰদান কৰা হয়। আলাবৈ ৰণৰ স্মৃতি দিৱস উপলক্ষে আজি কামৰূপ জিলাৰ আমিনগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত থকা আলাবৈ ৰণ স্মৃতি সৌধৰ সন্মুখত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত ৰাজ্যৰ বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, যোগেন মোহনৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় বক্সিং ফেডাৰেশ্যনে ভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ প্ৰাক্তন সচিব তথা অসম বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাৰ বিৰুদ্ধে আৰোপ কৰা নিলম্বন প্ৰত্যাহাৰ কৰিছে। ভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি তথা তদৰ্থ কমিটিৰ অধ্যক্ষ অজয় সিঙে আজি গুৱাহাটীত এখন সংবাদমেলত আনুষ্ঠানিকভাৱে এই কথা প্ৰকাশ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 বজাত শুনিবলৈ পাব।